এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত কালি নতুন দিল্লীৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰী উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত কয় যে এই ঐতিহাসিক চুক্তিৰ ফলত অসম আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলৰ 1000 বৰ্গ কিলোমিটাৰতকৈও অধিক এলেকাত থকা তেল, গেছ আৰু খনিজ সম্পদৰ অন্বেষণ তথা উৎপাদনৰ নতুন দুৱাৰ মুকলি হ'ব। এই পদক্ষেপে উত্তৰ পূৰ্বাঞ্চলক মূল চালিকা শক্তি হিচাপে লৈ ভাৰতবৰ্ষক শক্তিখণ্ডত স্বাৱলম্বী কৰি তোলাৰ যাত্ৰাত নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিকশিত আৰু সুৰক্ষিত ভাৰত গঢ়াৰ পথত বাধা হৈ থকা পুৰণি তথা জটিল সমস্যাসমূহ সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ আৰু খনিজ সম্পদৰ অন্বেষণৰ চুক্তিখনেই ইয়াৰ প্ৰমাণ। চুক্তি সম্পাদনৰ লগে লগে উত্তৰ পূব অৰ্থাৎ অষ্টলক্ষ্মী অঞ্চলৰ বাবে নতুন যুগৰ আৰম্ভণি ঘটিল বুলি তেওঁ মন্তব্য কৰে। ৰাজ্য চৰকাৰৰ নতুন মন্ত্ৰীসকলে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছতে তেওঁলোকে সেই জিলাসমূহ ভ্ৰমণ কৰি বিভিন্ন উন্নয়নমূলক কাম কাজৰ খতিয়ান লৈছে। মন্ত্ৰীসকলে জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি উন্নয়ন, সুশাসন আৰু সমৃদ্ধিৰ দিশত চৰকাৰৰ যাত্ৰা গতিশীল কৰাৰ চেষ্টা চলাইছে। ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী নীলিমা দেৱীয়ে কালি জিলায়ুক্তৰ কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশ লয়। বৈঠকত জনকল্যাণমূলক আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ, আন্তঃগাঁথনি উন্নয়ন, প্ৰশাসনিক দক্ষতা তথা জিলাখনৰ সামগ্ৰিক অগ্ৰগতিৰ দিশসমূহ আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ সমস্যাসমূহ শীঘ্ৰে সমাধানৰ বাবে সকলো বিভাগে সমন্বিত প্ৰচেষ্টাৰে কাম কৰাত গুৰুত্ব আৰোপ কৰে। লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববীসকলৰ সৈতে পৰ্যালোচনা বৈঠকত ভাগ ল'ব। সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত অসমৰ লোকসংগীত আৰু বিহুৰ অপ্ৰতিদ্বন্দ্বী শিল্পী খগেন মহন্তৰ মৃত্যু দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল্পীগৰাকীৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰা হৈছে। আকাশবাণী নিয়মীয়া শিল্পী হিচাপে 1965 চনৰ পৰা গীত পৰিৱেশন আৰম্ভ কৰা শিল্পীগৰাকীয়ে 1972 চনত প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে স্বীকৃতি লাভ কৰে। প্ৰথমে আকাশবাণীৰ সুৰকাৰ হিচাপে নিয়োজিত হৈ পাছলৈ সংগীত প্ৰযোজকৰ দায়িত্ব গ্ৰহণ কৰে। 2001 চনত আকাশবাণীৰ উত্তৰ পূব সঞ্চালকালয়ৰ উপ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰা শিল্পীগৰাকীয়ে অসমীয়া লোকসংগীতৰ শিল্পীসকলক বিচাৰি উলিয়াবৰ বাবে বিভিন্ন পদক্ষেপ লৈছিল। ভ্ৰাম্যমান থিয়েটাৰৰ সৃষ্টিকৰ্তা অচ্যুত লহকৰ আজি দশম মৃত্যুবাৰ্ষিকী। স্বাধীন ভাৰতৰ অন্যতম জনপ্ৰিয় গণমাধ্যম ভ্ৰাম্যমান থিয়েটাৰৰ জন্মদিন নাট্য জগতত অভূতপূৰ্ব কৃতিত্ব অৰ্জন কৰা প্ৰয়াত নাট্য ব্যক্তিজনৰ মৃত্যুতিথি উপলক্ষে আজি পাঠশালাত বিশেষ কাৰ্যসূচী আয়োজন কৰা হৈছে। প্ৰায় 60 বছৰ পূৰ্বে গান্ধী জয়ন্তীৰ দিনটোত পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত নটৰাজ থিয়েটাৰ স্থাপন কৰি প্ৰয়াত লহকৰে ভ্ৰাম্যমান নাট্যযাত্ৰাৰ সোণালী পথৰ সূচনা কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অচ্যুত লহকৰৰ মৃত্যুবাৰ্ষিকী উপলক্ষে ভ্ৰাম্যমান থিয়েটাৰৰ জনগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে ভ্ৰাম্যমান থিয়েটাৰক ৰাইজৰ কাষলৈ লৈ যোৱাৰ ক্ষেত্ৰত তেওঁৰ অৱদান অনস্বীকাৰ্য। ৰাজ্যৰ সমাজ জীৱনৰ অন্যতম মহিৰু স্বৰূপ প্ৰয়াত লহকৰে আৰম্ভ কৰা অনন্য সাংস্কৃতিক বিপ্লৱে যুগ যুগলৈ জাতিটোক সমৃদ্ধ কৰি ৰাখিব বুলি তেওঁ মন্তব্য কৰে। গুৱাহাটীৰ পল্টন বজাৰ ৰেল ষ্টেচনত যোৱা নিশা ৰেল আৰক্ষীয়ে 9 জন সন্দেহজনক বাংলাদেশী নাগৰিকক আটক কৰে। ইয়াৰ ভিতৰত 6 জন পুৰুষ, 1 গৰাকী মহিলা আৰু 2টি শিশু আছে। বদৰপুৰৰ পৰা শিলচৰ গুৱাহাটী এক্সপ্ৰেছ ৰেলত আহি থকা অৱস্থাত ৰেল আৰক্ষীয়ে এই লোককেইজনক আটক কৰে। সন্দেহজনক বাংলাদেশী নাগৰিক কেইজনে বৈধ পৰিচয় পত্ৰ দেখুওৱাত ব্যৰ্থ হয়। আৰক্ষীয়ে লোককেইজনক সোধা পোছা অব্যাহত ৰাখিছে। ডিব্ৰুগড়ৰ 1 গৰাকী যুৱতীয়ে কালিৰে পৰা অনুষ্ঠিত ফিফা বিশ্বকাপৰ ফেন অপাৰেচনছ এণ্ড গেষ্ট এক্সপিৰিয়েন্স দললৈ নিমন্ত্ৰণ লাভ কৰিছে। ডিব্ৰুগড়ৰ দীপক কুমাৰ ভৰালী আৰু নিবামণি ভৰালী কন্যা পিজা ভৰালী সম্প্ৰতি আমেৰিকাৰ চিকাগোত বাস কৰে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টনৰ পৰা আৰম্ভ কৰি বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া আয়োজনৰ দায়িত্ব পালন কৰালৈ পিজা ভৰালীৰ এই যাত্ৰাই সকলোকে অনুপ্ৰাণিত কৰিছে। ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ দশম সংস্কৰণৰ খেলসমূহ আজিৰ পৰা অনুষ্ঠিত হ'ব। বাৰ্মিংহামৰ এজবাষ্টনত হ'বলগীয়া উদ্বোধনী খেলত আয়োজক দেশ ইংলেণ্ড শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 11 বজাত আৰম্ভ হ'ব। এতিয়াৰ বাতৰি ইমানেই।